নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনিৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰ সংযোগী নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলৰ লগতে তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেল দুখনৰ যাত্ৰাৰো কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। গুৱাহাটী ৰেল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2024-25 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডৰ বিকাশৰ বাবে 10,000 কোটি টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে। উত্তৰ পূৰ্বাঞ্চল এতিয়াৰে পৰা দেশৰ নতুন ইঞ্জিন বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে উত্তৰ পূব খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বাজেটত 1,25,000 কোটি টকাৰ আবণ্টন দিয়া হৈছে বুলি প্ৰকাশ কৰে। এই নতুন ৰেলকেইখনে ৰাজ্যখনত ৰেল যোগাযোগ অধিক সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত জাগীৰোডত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান অৰ্থাৎ নাইলেট বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰম আৰু উদ্যোগৰ মাজত সামঞ্জস্য ৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰোঁতে হিমন্ত বিশ্ব শৰ্মাই কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত বিপ্লৱে সহায় কৰিব। এই ক্ষেত্ৰত নাইলেট বিশ্ববিদ্যালয়ে ৰাজ্যৰ শিক্ষা জগতত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অহা 25 ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম সন্মিলনলৈ আমন্ত্ৰণ জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সবিত্ৰ শইকীয়া বিচাৰপীঠে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে পুনৰ ৰাজ্য চৰকাৰ আৰু নিৰ্বাচনী আয়োগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত চৰকাৰে গোচৰ ৰুজু হোৱা পঞ্চায়ত এলেকাসমূহক বাদ দি বাকী অঞ্চলসমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিবলৈ ন্যায়ালয়ত আবেদন জনাইছে। চৰকাৰৰ এই আবেদনৰ শুনানি লৈ কালি উচ্চ ন্যায়ালয়ে অহা 6 জানুৱাৰীত গোচৰীয় পক্ষক উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণত বিভিন্ন আখোৱাহৰ অভিযোগ তুলি একাংশ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত 9 জানুৱাৰী পৰ্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ে যোৱা 17 ডিচেম্বৰত দিয়া এই নিৰ্দেশনাৰ সংশোধনী বিচাৰি ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। অসমত সুস্থ শৈক্ষিক পৰিৱেশ স্থাপনৰ উদ্দেশ্যে আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপুঞ্জী প্ৰস্তুত কৰাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম শাখাই প্ৰস্তাৱ দিছে। এই উদ্দেশ্যে কালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ তথা ইয়াৰ অন্তৰ্ভুক্ত মহাবিদ্যালয়সমূহৰ পৃথক শৈক্ষিক দিনপঞ্জী হোৱাৰ বাবে ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাৰতৰ আন ৰাজ্য তথা বিদেশৰ বহু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে। অসমৰ সকলো মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয় আদিত এখনেই শৈক্ষিক দিনপঞ্জী প্ৰযোজ্য হলে শৈক্ষিক ভ্ৰমণৰ বাবেও সুবিধা হ'ব বুলি সংগঠনটোৰ প্ৰতিনিধিয়ে মত প্ৰকাশ কৰে। তেওঁলোকে অসমৰ ৰাজ্যপালৰ নেতৃত্বত শিক্ষামন্ত্ৰী, শিক্ষা আয়ুক্ত আৰু বিশিষ্ট শিক্ষাবিদসকলৰ লগতে বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰি এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিবলৈ আহ্বান জনায়। বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা প্ৰাক্তন ৰঞ্জিত খেলুৱৈ পৰাণ বৰবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া কালি দুপৰীয়া নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। 1939 চনত যোৰহাটত জন্মগ্ৰহণ কৰা বৰবৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ লগতে ক্ৰিকেট খেলুৱৈ হিচাপে তেওঁ 1998 চনত অসমৰ ৰঞ্জী দলক প্ৰতিনিধিত্ব কৰিছিল। পাছলৈ তেওঁ চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাতাৰূপে কেইবাখনো ছবি আৰু ধাৰাবাহিক প্ৰযোজনা কৰিছিল। তেওঁৰ প্ৰযোজিত ছবিসমূহৰ ভিতৰত সুৰুজ, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অন্যতম। 1993 চনত বৰবৰুৱাই প্ৰযোজনা কৰা চাউথ অৱ দ্য ডাইং কালচাৰ নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।